লোক অধ্যায় ১৯। পাছে তেওঁ জিৰোহু নগৰত সোমাই তাৰ মাজেদি যাবলৈ ধৰিলে। আৰু চোৱা, চক্কেয় নামৰ এজন মানুহ আছিল। তেওঁ এজন প্ৰধান কৰ তোলা আৰু ধনী আছিল। তেওঁ যীশুক চাবলৈ, অৰ্থাৎ যীশুনো কোনজন, তাক চাবলৈ ইচ্ছা কৰিলে। কিন্তু লোকসমূহৰ কাৰণে তেওঁক দেখা পাব নোৱাৰিলে, কাৰণ তেওঁ চুটি চাপৰ আছিল। তাতে তেওঁ আগ হৈ লৰি গৈ তেওঁক চাবলৈ এজোপা ডিমৰু গছত উঠিল, কিয়নো তেওঁ সেইপিনেই যাবলৈ উদ্যত আছিল। পাছে যীশুৱে সেই ঠাই পালত ওপৰলৈ চাই তেওঁক ক'লে,
হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে।
তাতে তেওঁ বেগাই নামি আহি আনন্দৰে তেওঁক আলহীকৈ ৰাখিলে। তাকে দেখি সকলোৱে ভুৰভুৰাই ক'লে,
এওঁ পাপী মানুহৰ আলহী হবলৈ গৈছে।
তেতিয়া চক্কেয়ই থিয় হৈ প্ৰভুৰ আগত ক'লে,
হে প্ৰভু, চাওক, মোৰ যি সম্পত্তি আছে তাৰ আঠখিনি দৰিদ্ৰ লোকক দান কৰোঁ, আৰু মিছা অপবাদ দি কোনো মানুহৰ যদি কিবা লৈছো তেন্তে তাৰ চাৰিগুণ উভতাই দিওঁ।
তাতে যীশুৱে তেওঁক ক'লে,
আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল, কিয়নো এওঁ আব্ৰাহামৰ সন্তান। কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
যেতিয়া মানুহবিলাকে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ জিৰচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ'ব বুলি তেওঁবিলাকে ভবাত তেওঁ আৰু এটা কথা দৃষ্টান্ত দি ক'লে,
এজন ভদ্ৰদেশীয় মানুহে তেওঁৰ নিমিত্তে ৰাজপথলৈ উলটি আহিবলৈ দূৰ দেশলৈ যাত্ৰা কৰিলে। তেওঁ যোৱা সময়ত তেওঁ ১০ জন দাসক মাতি আনি সিহঁতক ১০ মিনা ৰূপ দি ক'লে, মই নহালৈকে বেপাৰ কৰা হওক। কিন্তু তেওঁৰ স্বদেশীয়বিলাকে তেওঁক ঘীণ কৰি তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ সেইজন মানুহ আমাক নালাগে। পাছে তেওঁ ৰাজপথ পাই উলটি আহিলত যি দাসবোৰক তেওঁ ধন দিছিল সিহঁতে কি ব্যৱসায় কৰিলে তাক জানিবলৈ সিহঁতক মাতি আনিবলৈ আজ্ঞা দিলে। তেতিয়া প্ৰথমটোৱে আহি ক'লে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই ১০ মিনা লাভ পোৱা হ'ল। তাতে তেওঁ তাক ক'লে, সাব্বাইছ, উত্তম দাস, তুমি অতি অলপ বিষয়তে বিশ্বাসী হলা, তুমি ১০খন নগৰৰ ওপৰত ক্ষমতা প্ৰাপ্ত হোৱা। পাছে দ্বিতীয়টোৱে আহি ক'লে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই ৫ মিনা হ'ল। তাতে তেওঁ তাকো ক'লে, তুমিও ৫খন নগৰৰ ওপৰত ক্ষমতা প্ৰাপ্ত হোৱা। আৰু আন এটাই আহি ক'লে, হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক, কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই তাকে তোলে আৰু যিহক পোৱা নাই তাকে দায়, এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ। তেওঁ তাক ক'লে, হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ বিচাৰ কৰিম, মই কঠিন মানুহ, যিহকে থোৱা নাই তাকেই তোলো, যিহকে বোৱা নাই তাকেই দাও, ইয়াকে তই জানিছিলি, তেন্তে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি, তাকে কৰা হলে মই আহি সুতে সৈতে তাক উলিয়ালোহেঁতেন। পাছে ওচৰত থিয় হৈ থকাবিলাকক তেওঁ ক'লে, ইয়াৰ পৰা সেই মিনালৈ যাৰ ১০ মিনা আছে তাক দিয়া। তেতিয়া তেওঁবিলাকে তেওঁক ক'লে, হে প্ৰভু, তাৰ ১০ মিনা আছেই, মই তোমালোকক কওঁ, যাৰ আছে তেওঁকেই দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব। কিন্তু মোৰ সেই যি শত্ৰুবোৰে সিহঁতৰ ওপৰত ৰাজত্ব কৰিবলৈ মোক নালাগে বুলি কৈছিল, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰা হওক।
এই কথা কৈ অতালত তেওঁলোকৰ আগে আগে জিৰচালেমলৈ যাত্ৰা কৰি গৈ আছিল। পাছে জৈতিন নামেৰে পৰ্বতৰ আৰু বৈঠফগী আৰু বৈঠনীয়া গাঁৱৰ ওচৰ পালত তেওঁ ২জন শিষ্যক এই আদেশ দি পঠালে,
সমুখৰ গাঁওখনলৈ তোমালোক যোৱা, তাৰ ভিতৰত সোমাওঁতে কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা, তাক মেলি আনাগৈ, আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সোধে তেন্তে এইদৰে ক'বা, প্ৰভুৰ ইয়াত প্ৰয়োজন আছে।
তেতিয়া যিবিলাকক পঠোৱা হ'ল তেওঁলোকে গৈ তেওঁলোকক কোৱাৰ দৰে সকলোকে পালে। তেওঁলোকে গাধ পোৱালি মেলোতেই তাৰ গৰাকীবিলাকে সুধিলে,
গাধ পোৱালি কিয় মেলিছা?
তাতে তেওঁলোকে ক'লে,
প্ৰভুৰ ইয়াত প্ৰয়োজন আছে।
পাছে যীশুৰ ওচৰলৈ সেই গাধ পোৱালি আনি তেওঁবিলাকে নিজ নিজ কাপোৰ তাৰ ওপৰত পাৰি তাতে যীশুক বহুৱালে। আৰু তেওঁ যাওঁতে মানুহবিলাকে তেওঁবিলাকৰ কাপোৰ বাটত পাৰিছিলে। পাছে তেওঁ জিৰচালেমৰ ওচৰ চাপোতেই জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত গোটেই শিষ্যসমূহে যি যি পৰাক্ৰম কাৰ্য দেখিছিল তাৰ নিমিত্তে বৰ মাতেৰে ঈশ্বৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে।
প্ৰভুৰ নামেৰে যিজন ৰজা আহিছে তেওঁ ধন্য, স্বৰ্গত কুশল আৰু ঊৰ্ধ্বলোকত প্ৰশংসা হওক।
এতিয়া লোকসমূহৰ মাজৰ পৰা খৰিচীবিলাকৰ কোনো কোনোৱে তেওঁক ক'লে,
হে গুৰু, আপোনালোকৰ শিষ্যবিলাকক দবি আৰু।
তাতে তেওঁ উত্তৰ দি ক'লে,
মই তোমালোকক কওঁ, এওঁবিলাকে মনে মনে থাকিলে শিলবোৰে আতাহ পাৰিব।
পাছে তেওঁ জিৰচালেমৰ ওচৰলৈ আহি নগৰখন দেখি তাৰ কাৰণে কান্দি কান্দি ক'লে,
তোমাৰ এই দিনত শান্তিজনক কি তাক তুমি জনা হলে, কিন্তু এতিয়া তোমাৰ চকুৰ পৰা তাক লুকুৱা হৈছে, কিয়নো তোমাৰ কৃপা দৃষ্টিৰ কাল তুমি নজনা হেতুকে যি কালত তোমাৰ শত্ৰুবিলাকে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি সকলোপিনে তোমাক আগুচি ধৰিব আৰু ভিতৰত থকা তোমাৰ সন্তানবিলাকৰ সৈতে তোমাক মাটিৰ সমান কৰি তোমাৰ মাজত শিলৰ ওপৰতো শিল থকাকৈ এৰি নিদিব, তোমালৈ সেই কাল আহিব।
পাছে তেওঁ ধৰ্মধামত সোমাই তাত বেচুতাবিলাকক বাহিৰ কৰিবলৈ ধৰি সিহঁতক ক'লে,
লিখা আছে মোৰ ঘৰ পাৰ্থাৰ ঘৰ, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰি ৰাখক।
তেতিয়াৰে পৰা তেওঁ নিতৌ ধৰ্মধামত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, অধ্যাপক আৰু প্ৰধান প্ৰধান লোকসকলে তেওঁক বিনষ্ট কৰিবলৈ চল বিচাৰিলে, কিন্তু সকলো মানুহ তেওঁৰ কথা শুনিবলৈ বৰকৈ মন দি থকাত তেওঁবিলাকে কি কৰিব পাৰিব তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে।